নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। বিটিআৰৰ লোকসকলক ভূমিৰ অধিকাৰ লাভ কৰাৰ পাছতহে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিৰাঙত আজি মন্তব্য কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত ব্যস্ত থকাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে প্ৰথমে বিটিআৰৰ 26টা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। ভূমিৰ অধিকাৰ প্ৰদানৰ পাছতে উচ্ছেদৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ আন আন প্ৰান্তত মিছন বসুন্ধৰা আঁচনি ৰূপায়ণৰ পাছতহে উচ্ছেদ অভিযান চলোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাং জিলাত দুখনকৈ কাৰ্যকৰ্তা সভাতো অংশগ্ৰহণ কৰে। জিলাখনৰ সদৰ কাজলগাঁও আৰু নিচিমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এইবাৰ বিটিচিৰ 26টা জনগোষ্ঠীৰ লোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। বিটিচিত দুখীয়া লোকৰ অধিকাৰসমূহ ৰূপায়ণ কৰাৰ বাবেও বিজেপিয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি নাগালেণ্ডৰ ডিমাপুৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টীৰ প্ৰতিষ্ঠাপক নেফিউ ৰিঅ'ক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত অগপৰ সভাপতি শ্ৰীবৰাই সামাজিক মাধ্যমযোগে কয় যে ৰিঅ'ৰ মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত নাগালেণ্ডৰ সৈতে অসমৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হৈছে। নাগালেণ্ডত শান্তি আৰু উন্নয়নৰ প্ৰতি ত্বৰান্বিত কৰাৰ দিশত ৰিঅ'ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও অগপৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে অসমৰ শুভাকাংক্ষী ৰিঅ'ৰ সৈতে বন্ধুত্বক অসম গণ পৰিষদে সদায়ে সন্মান কৰি আহিছে। চুবুৰীয়া ৰাজ্যখনৰ সৈতে সদিচ্ছাৰ বান্ধোন আঞ্চলিক সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত অসম গণ পৰিষদে গুৰুত্ব আৰোপ কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে। সাক্ষাৎকালত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং, এন ডি পি পিৰ সভাপতি চিংগুৱাং কন্যাক, উপসভাপতি ৰুছমেটং লংকুমাৰ উপস্থিত থাকে। বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ। 7 দশকৰো অধিক কালজুৰি অসমীয়া গীতি সাহিত্য, অভিনয়, চলচ্চিত্ৰ আৰু নাট্যক্ষেত্ৰলৈ বৰঙণি যোগাই অহা হেমন্ত দত্তৰ গীতসমূহে অগণন শ্ৰোতাৰ হৃদয় জিনিবলৈ সমৰ্থ হৈছে। 1942 চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা হেমন্ত দত্তই আকাশবাণী গুৱাহাটীৰ পৰা 1976 চনত গীতিকাৰ ৰূপে স্বীকৃতি লাভ কৰিছিল। অগণন গুণমুগ্ধৰ উপস্থিতিত মঙলদৈৰ ভেবাৰঘাট ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা আৰু সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা সোণাৰীৰ জ্যেষ্ঠ সাংবাদিক সূৰ্য বৰা আৰু সঞ্জীৱ নন্দী সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা ডিব্ৰুগড়ৰ যুৱ সাংবাদিক হিৰণ্য বৰাক প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানসজ্যোতি দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত নীলিম চৌধুৰীৰ পৰিবাৰ ডঃ সুবাসনা মহন্ত চৌধুৰী, ডঃ শশীকান্ত শইকীয়া, জ্যোতিপ্ৰসাদ কানৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৃষিমন্ত্ৰী অতুল বৰাই আজি ৰঙামাটি চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোকসকলৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা ৰঙামাটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো উদ্বোধন কৰে। 6খন বিচনাযুক্ত এই চিকিৎসালয়খনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা এবছৰীয়া গ্ৰাম্য চিকিৎসা সেৱাৰ অধীনত 2গৰাকী চিকিৎসক, 1গৰাকী নাৰ্ছ আৰু 1জন লেবৰেটৰী টেকনিচিয়ানক নিযুক্তি দিয়া হৈছে। সম্প্ৰতি চিকিৎসালয়খনত বহি বিভাগৰ সেৱা উপলব্ধ হ'ব। তামোলপুৰত আজি বিয়লি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাই কেইবাগৰাকীও ধৰ্মগুৰু, পূজাৰী, দেউৰী, পুৰোহিত, নামঘৰীয়া আদিৰ সৈতে মত বিনিময় কৰে। তামোলপুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত মত বিনিময় সভাখনত 14টা ধৰ্মৰ প্ৰায় 400গৰাকী ধৰ্মীয় ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছতে প্ৰমোদ বৰুৱাই তেওঁলোকৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। চিপাজাৰৰ বৰদলগুৰি গাঁও পঞ্চায়তৰ বৰ আঠিয়াবাৰী গাঁও নিবাসী ধৰ্মপান মহিলা চিৰকুমাৰী দেৱবালা দেৱীৰ আজি দুপৰীয়া পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 69 বছৰ। তেওঁ অঞ্চলটোৰ বিভিন্ন সামাজিক ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে সামাজিক কাম কাজত আগভাগ লৈছিল। দেৱবালা দেৱীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।